ইব্ৰীসকলৰ প্ৰতিপত্ৰ ন অধ্যায়। পুৰণি ব্যৱস্থা অনুযায়ী উপাসনা। সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল, আৰু উপাসনাৰ বাবে এটি বিশেষ মহাপবিত্ৰ স্থান আছিল। সেই অনুসাৰে এটা তম্বু নিৰ্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল। সেই তম্বুৰ প্ৰথম অংশক অতি পবিত্ৰ স্থান বোলা হয়। তাতে দীপধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে। আৰু দ্বিতীয় আৰ কাপোৰৰ পাছফালে আন এটা অংশ আছিল। সেই অংশক মহাপবিত্ৰ স্থান বোলা হৈছিল। সেই অংশত ধূপ জ্বলোৱাৰ কাৰণে সোণৰ বেদী আৰু ব্যৱস্থাৰ নিয়ম চন্দুক আছিল। ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, আৰুণৰ লাখুটি আৰু বিধান থকা দুখন শিলৰ ফলি। সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ স্বৰূপ আছিল। সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল। এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক'বলৈ নোৱাৰিম। এইদৰে এইবোৰ নিৰ্মিত হোৱাত পুৰোহিতসকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঠালিত সদায় সোমায়, কিন্তু দ্বিতীয়টোত হ'লে কেৱল মহাপুৰুষিতে অকল বছৰেকত এবাৰ সোমায়। তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়। ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে যিমান দিন এই প্ৰথম উপাসনাৰ তম্বু থাকিব সিমান দিনলৈ সেই মহাপবিত্ৰ স্থানত সোমোৱা প্ৰৱেশৰ পথ খোলা নহ'ব। ই আজিৰ কাৰণে এটা দৃষ্টান্তস্বৰূপ। উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সম্পূৰ্ণৰূপে নিখুঁত কৰিব পৰা নাই। এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানাবিধ বাহ্যিক অসুস্থতাৰ স্নান। এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধৰ্মবিধি মাত্ৰ। নতুন ব্যৱস্থা অনুযায়ী উপাসনা। ভৱিষ্যত মংগলৰ মহাপুৰুষিত স্বৰূপে খ্ৰীষ্ট আহিল। তেওঁ অধিক মহত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল। এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়, ছাগলীৰ আৰু দামৰী তেজৰ গুণেও নহয়। কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে। চাগ বা ভতৰাৰ তেজ আৰু চেউৰীৰ ভস্ম এই সকলো অসুস্থি মানুহৰ ওপৰত ছটিয়াই তেওঁলোকৰ শৰীৰৰ সুস্থিতাৰ কাৰণে পবিত্ৰ কৰে। তেনেহ'লে যিজনে অনন্ত আত্মাৰ ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বুলি স্বৰূপে নিজকে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কৰ্মৰ পৰা কিমান অধিক গুণে সুচি কৰিব, যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ। ঈশ্বৰে যিসকলক আমন্ত্ৰণ কৰি অনন্তকালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল তেওঁলোকে যেন তাক পায়, সেইকাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ'ল। তেওঁলোকে সেইবোৰৰ অধিকাৰী হ'ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে। কোনোবাই নিয়ম পত্ৰ কৰি গ'লে যিজনে নিয়ম কৰিছে তেওঁৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক। মৃত্যু ঘটিলেহে নিয়ম পত্ৰ কাৰ্যকৰী হয়, কাৰণ নিয়ম কৰাজন জীয়াই থাকে মানে সেই নিয়ম পত্ৰ কাৰ্যকৰী নহয়। ঠিক সেইদৰে সেই প্ৰথম বিধান তেজৰ বিনে স্থাপন নহ'ল। সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মুচিয়ে দামুৰী আৰু ছাগৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্জ্বল ৰঙাবৰণীয়া মেৰৰ নোম আৰু এচুপ বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত ছটিয়াই দিছিল। এতিয়া তেওঁ কৈছিল, ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে দিয়া যি বিধানৰ আজ্ঞা এয়েহে নিয়মৰ তেজ। উপাসনা তম্বু আৰু উপাসনাৰ কামত ব্যৱহৃত সকলো পাত্ৰৰ ওপৰত মুচি এইদৰে তেজ ছটিয়াই দিছিল। বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে সূচী কৰা হয়। তেজ উলিওৱা নহ'লে পাপমোচন নহয়। এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ সেইবোৰেই উপায়েৰে সূচী কৰা হোৱা আৱশ্যক। কিন্তু আচল যি স্বৰ্গীয় বিষয় সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই সূচী কৰা হোৱা আৱশ্যক, কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান সেয়া সত্যৰ নকলহে মাত্ৰ। খ্ৰীষ্ট সেই ঠাইত নুসুমাল, কিন্তু সম্প্ৰীতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ'বলৈ স্বৰ্গতহে সোমাল। কিন্তু মহাপুৰুষিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল এনে নহয়। সেয়ে হোৱা হ'লে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন, কিন্তু এতিয়া তেওঁ আত্মবলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সুদবিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে, তেনেকৈ খ্ৰীষ্ট অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎকৃষ্ট হলত দ্বিতীয়বাৰ বিনা পাপে তেওঁলৈ অপেক্ষা কৰি থকাসকলক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব।